ويعبدون من دون الله ما لا يضرهم ولا ينفعهم ويقولون هؤلاء شفعاؤنا عند الله قل أتنبئون الله بما لا يعلم في السماوات ولا في الأرض سبحانه وتعالى عما يشركون
আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে যিবোৰে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে লগতে সিহঁতে কয় এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ সুপাৰিচকাৰী কোৱা তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনে কোনো বিষয়ৰ সংবাদ দি আছে নেকি যি বিষয়ে তেওঁ নাজানে তেওঁ মহান পবিত্ৰ আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে তেওঁ তাৰ পৰা বহু ঊৰ্ধ্বত